এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 140 কোটি 69 লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে 2022 চনৰ 10 ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৱৰ্ত ভৱনৰ আজি উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰা 15 কোটি 57 লাখ টকা ব্যয়ৰ নিৰ্মিত বিশ্বনাথৰ স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষা কেন্দ্ৰটো দক্ষিণ পূব এছিয়াৰ প্ৰথমটো এনেধৰণৰ কেন্দ্ৰ আৰু যোৰহাটত শীঘ্ৰে আন এটা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই আজি কেন্দ্ৰটো উদ্বোধনৰ পাছত পৰিবহণ বিভাগ আৰু কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্ব থকা কোম্পানীটোৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জনজাতীয় জিৰণি গৃহ আৰু অতিৰিক্ত সহকাৰী আয়ুক্তৰ আৱাসগৃহটো উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰাৰ পাছতে জি এম এম বিদ্যালয় আৰু পেৰামেডিকেল প্ৰতিষ্ঠান মুকলি কৰে। এই অনুষ্ঠানৰ পাছতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে অহা 5 এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত দিনজোৰা কাৰ্যসূচীৰে আজি কামৰূপ জিলা দিৱস পালন কৰা হয়। জিলা দিৱসৰ সৈতে সংগতি ৰাখি আমিনগাঁও ৰেলৱে খেলপথাৰত স্বাস্থ্য শিবিৰ আৰু উদ্যান শস্য তথা আত্মসহায়ক গোটৰ মেলাৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ ঐতিহ্য আৰু সম্ভাৱনা শীৰ্ষক এখন বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বক্তৃতা অনুষ্ঠানত চিন্তাশীল লেখক সাহিত্যিক ময়ূৰ বৰাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। জিলা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সন্ধিয়া খেলপথাৰতে বিভিন্ন গীত মাতৰ প্ৰদৰ্শনেৰে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মঙলদৈ জিলাত ছপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত আৰু 44 সংখ্যক ছপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সহযোগত ছপাই নেহৰু ময়দানত 7 দিনীয়াকৈ অনুষ্ঠিত বিহু কৰ্মশালাৰ আজি সামৰণি পৰে। শতাধিক শিশু আৰু কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰা এই বিনামূলীয়া কৰ্মশালাখনত কেইবাগৰাকীও বিহু বিশেষজ্ঞ প্ৰশিক্ষক বিহুৱা দলে বিহু নৃত্য আৰু ঢোলবাদন শিকায়। আজিৰ সামৰণি অনুষ্ঠানত বিহু উদযাপন সমিতিৰ সভাপতি অমিয় কুমাৰ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু প্ৰশিক্ষক উপস্থিত থাকে। সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো কাইলৈৰ পৰা সকলো গাঁও পঞ্চায়ত আৰু পৌৰসভা এলেকাত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত একোটাকৈ স্বাস্থ্য আৰু কল্যাণ শিবিৰ স্থাপন কৰা হ'ব। ইয়াৰ অংশস্বৰূপে জিলাখনত 87টা শিবিৰ স্থাপনৰ দিহা কৰা হৈছে। ইয়াৰে প্ৰথমটো শিবিৰ তথা জিলা পৰ্যায়ৰ আৰম্ভণি অনুষ্ঠানটো কাইলৈ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছে। লক্ষীমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই শিবিৰটো মুকলি কৰিব। এই শিবিৰসমূহত 5 জনকৈ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াব। শিবিৰসমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদানৰ লগতে স্বাস্থ্য কল্যাণৰ উদ্দেশ্যে যোগ অনুশীলনৰ ব্যৱস্থা থাকিব। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো আজি উলহ মালহেৰে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা হৈছে। দিনৰ ভাগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। লগতে অতিথিক আপ্যায়নৰ বাবে ইছলামধৰ্মী লোকসকলে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলাৰ ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, ষ্টেচন চাৰিআলি আদি অঞ্চলত শান্তিপূৰ্ণভাৱে ঈদ পালন কৰা হয়। উজনি অসমৰ লক্ষীমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট আদি জিলাতো আজি উলহ মালহেৰে ঈদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা জিলাৰ ভেল্লা, কলগাছিয়া, হাউলি, মল্লিয়া, কয়াকুচি আদি অঞ্চলত অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাৰ জিলাকেইখনতো ঈদ উল ফিতৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সাল সলনি কৰা হৈছে। পূৰ্বে 7:05 প্ৰচাৰিত জিলাৰ ৰেৰূপ অনুষ্ঠান আকাশবাণীৰ সঞ্চালকৰ নিৰ্দেশ অনুসৰি কাইলৈৰ পৰিৱৰ্তে অহা 6 এপ্ৰিলৰ পৰা পুৱা 9:15 পৰা 9:20 প্ৰচাৰৰ দিহা কৰা হৈছে। ঠিক একেদৰে দিনৰ 10 বজাত প্ৰচাৰিত মুখ্য বাতৰি অহা 6 এপ্ৰিলৰ পৰা 11 বজাত প্ৰচাৰ কৰা হ'ব। বিবিধ ভাৰতীযোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰিৰ প্ৰচাৰো 6 এপ্ৰিলৰ পৰা বন্ধ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 117 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱা পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 4টা বলত 1 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।